এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, শোণিতপুৰ জিলাত মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কাৰ্যসূচী, কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, দবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান, সত্ৰৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ শুভাৰম্ভ আৰু কাছাৰৰ কাটিগড়াত দুটি শিশুসহ 9 ৰোহিংগীয়াক আটক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা সবলীকৰণৰ উল্লেখনীয় পদক্ষেপ হিচাপে আজি শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ 30,650 আত্মসহায়ক গোটৰ সদস্যৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 চেক বিতৰণ কৰিব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে 352 কোটি ব্যয় সাপেক্ষ জিলাখনৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ 11 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চৰকাহাট মিনি ষ্টেডিয়াম উদ্বোধন কৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু শোণিতপুৰৰ নিজ বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে বৰচলাৰ ঠেলামৰা ঘাট গাঁৱৰ ৰাজহুৱা খেলপথাৰত আয়োজিত অনুষ্ঠানত বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু উপস্থিত থাকিব। হোজাই জিলাৰ দবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে। পুৱাৰ ভাগত উচ্ছেদ অভিযানত একাংশ লোকে বাধাৰ সৃষ্টি কৰে যদিও অতিৰিক্ত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত 30-40 ধৰি অবৈধভাৱে বাস কৰি থকা 1,250 পৰিয়ালৰ ভিতৰত 1,098 পৰিয়ালক উচ্ছেদ কৰা হ'ব। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবা হাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত 1,200 অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে 150 পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমি উচ্ছেদ স্থগিত ৰখা হৈছে। উচ্ছেদ অভিযানত 53 বুলডজাৰ ব্যৱহাৰ কৰা হৈছে। উচ্ছেদস্থলীত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবা শতাধিক আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হৈছে। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপৰি কেইবাগৰাকী শীৰ্ষ বিষয়াই পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। উচ্ছেদ অভিযান সন্দৰ্ভত হোজাই জিলাৰ ৰাজহ বিভাগৰ অতিৰিক্ত আয়ুক্ত বনি ইনাম চাদ্দাৱে আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
উচ্ছেদ আপোনাৰ কোৰ্টৰ অৰ্ডাৰ মতে হৈছে আৰু কালিলৈকে অলমষ্ট 99% মানুহে নিজৰ ঘৰ চৰ যিবিলাক আছিলে চব ভাঙি মেলি লৈ গ'ল। অলৰেডি এবাণ্ডেন আছে। খালি আপোনাৰ ইয়াত যিমান নন ফৰেষ্ট ট্ৰিজবিলাক আছে সেইবিলাক কটা যাব আৰু যোনবিলাক ষ্ট্ৰাকচাৰ আধা হৈ আছে সেইবিলাকো আমাৰ ভাঙা যাব। কিন্তু আপোনাৰ এভিকশ্যনটো আজি আৰু কালি হ'ব। টোটেল এপ্ৰক্সিমেটলি 7,000-10,000 বিঘা মাটি আছে আৰু 9,000+ ফেমিলি ইণ্ডিভিজুৱেল এফেক্ট হ'ব।
ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ 620 উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলী 1,500 আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ সত্ৰৰ ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে।
ৰাজ্যৰ সত্ৰৰ উদাসীন ভকতলৈ আৰ্থিক সাহায্য বিগত বৰ্ষৰ বাজেটত এই আঁচনিৰ কথা আমি উল্লেখ কৰিছিলো আৰু আজি এই আঁচনি আমি আনুষ্ঠানিকভাৱে শুভ আৰম্ভ কৰিছো। ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে তথা তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আমি এই আঁচনি প্ৰৱৰ্তন কৰিছো। এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে উদাসীন ভকতসকলৰ বেংক একাউণ্টলৈকে 1,500 সাহায্য হস্তান্তৰ কৰা হ'ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সত্ৰৰ ভূমি সংৰক্ষণৰ বাবে সত্ৰ আয়োগ গঠনৰ পৰা আৰম্ভ কৰি ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে সত্ৰৰ সংস্কৃতি সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে। গুৰুজনা প্ৰদত্ত এই সংস্কৃতি ৰক্ষাৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰা ভকতসকলে আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক প্ৰতিটো ক্ষেত্ৰতে অৰিহণা যোগাইছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাছাৰৰ কাটিগড়াত আৰক্ষীয়ে আজি পুনৰ 9 ৰোহিংগিয়াক আটক কৰে। পশ্চিম কাটিগড়াৰ কালাইনচৰাত আৰক্ষীৰ তালাচীৰ সময়ত 2 শিশুসহ 9 অনুপ্ৰৱেশকাৰীক আটক কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে অসম মেঘালয় সীমান্তৰ মালিডহৰ হৈ বাংলাদেশলৈ যাবলৈ অহা লোককেইজনক একাংশ লোকে ধৰি আৰক্ষীৰ হাতত চমজাই দিয়ে। ধাৰাবাহিক জেৰাৰ অন্তত তেওঁলোক প্ৰকৃততে ম্যানমাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বাংলাদেশৰ এটা শিবিৰত বাস কৰা লোককেইজনে প্ৰায় 5 পূৰ্বে ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি কামৰ সন্ধানত দিল্লীলৈ গৈছিল। আৰক্ষীয়ে তেওঁলোকৰ পৰা ৰাষ্ট্ৰসংঘই জাৰি কৰা শৰণাৰ্থী পত্ৰ উদ্ধাৰ কৰে। ইংৰাজী নৱবৰ্ষৰ কালি পহিলা দিনটোত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ বিপুল সমাগম দেখা যায়। বিগত 9 অসম গ্ৰন্থমেলাত 4,70,00,000 গ্ৰন্থ বিক্ৰী হোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৱা 24 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাৰ প্ৰতি গ্ৰন্থপ্ৰেমীয়ে আশাব্যঞ্জক সঁহাৰি আগবঢ়াইছে বুলি অসম প্ৰকাশন পৰিষদৰ লগতে অন্যান্য পুথি বিক্ৰেতাসকলে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 2025-26 ৰাজ্য চৰকাৰে গ্ৰন্থবৰ্ষ হিচাপে অভিহিত কৰি অসমৰ বিভিন্ন ঠাইত অসম গ্ৰন্থমেলাৰ আয়োজন কৰিছে। গুৱাহাটীত আয়োজিত অসম গ্ৰন্থমেলাৰ আজি 10 দিনা বিয়লি প্ৰকাশন পৰিষদৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত সাহিত্য আলোচ শীৰ্ষক এখন লেখক পাঠক সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহ জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু বিশিষ্ট লেখক নোমল মাহাত্তাই উদ্বোধন কৰিব। অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে অনুষ্ঠানটো সঞ্চালনা কৰিব। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্ৰকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা আৰু লেখক অনুবাদক মনস্বিনী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠেৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰাজচৌধুৰীৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰাজচৌধুৰীক তেজোদ্দীপ্ত ধ্যান ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে বিভূষিত কৰা হৈছিল। 1950 মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1965 সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰায়চৌধুৰীয়ে তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি কাব্যপুথিৰ উপৰি কেইবাখনো নাটক ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশপ্ৰেমৰ আদৰ্শেৰে সমুজ্জ্বল অসমীয়া জাতিসত্তাৰ উত্তৰণৰ অন্যতম মাৰ্গদৰ্শক অসম কেশৰীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। বৰপেটাত আজি অসম কেশৰীৰ স্মৃতি দিৱস উপলক্ষে কেইবাটাও অনুষ্ঠান সংগঠনে শ্ৰদ্ধা নিবেদন কৰে। বৰপেটা চহৰৰ নবীন চন্দ্ৰ বৰদলৈ উদ্যানৰ সমীপত থকা অসম কেশৰীৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি অম্বিকাগিৰি ৰাজচৌধুৰীৰ কবিতাৰ আবৃত্তি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। চি এম ফ্লাইট আঁচনিৰ অধীনত স্থানীয় যুৱক যুৱতীসকলৰ বাবে বিশ্বৰ আন ঠাইত নিয়োগৰ সুযোগ সৃষ্টিৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাত কালি এটা জাপানী ভাষা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। এই কেন্দ্ৰটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জাপানীজ শিক্ষণ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হ'ব। এই কেন্দ্ৰৰ পৰা ভালদৰে জাপানী ভাষা আয়ত্ত কৰি প্ৰমাণ পত্ৰ লাভ কৰাসকলে দক্ষ শ্ৰমিক আৰু অন্যান্য ক্ষেত্ৰত ভিজা লাভ কৰি জাপানত নিয়োগৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। উল্লেখযোগ্য যে অসমৰ যুৱক যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতা বিকাশৰ লগতে কৰ্মক্ষেত্ৰৰ বাবে বহিঃ ৰাষ্ট্ৰত বিশেষকৈ জাপানত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ লক্ষ্যৰে বিগত বৰ্ষৰ 12 অক্টোবৰত মুখ্যমন্ত্ৰীয়ে চি এম ফ্লাইট আঁচনি মুকলি কৰিছিল। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 চৰাইদেউ জিলাৰ উন্নয়ন সন্দৰ্ভত জিলাখনৰ আয়ুক্ত ডঃ নেহা যাদৱৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ চৰাইদেউ জিলাৰ সংবাদদাতা নবুল কোঁৱৰে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শোণিতপুৰ জিলাত মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কাৰ্যসূচী, কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, সত্ৰৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ শুভাৰম্ভ আৰু কাছাৰৰ কাটিগড়াত 2 শিশুসহ 9 ৰোহিঙ্গিয়াক আটক। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।